নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই দিশা শৰ্মা। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ সুলভ মূল্য যোগান আঁচনিৰ শুভাৰম্ভ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ লগতে ৰাজ্যৰ প্ৰায় 33,000 সুলভ মূল্যৰ দোকানত মন্ত্ৰী, বিধায়ক আৰু স্থানীয় লোকসকলৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন জিলাত আয়োজিত এই অনুষ্ঠানসমূহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানটো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰাজ্যখনত থকা প্ৰায় 70 লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু প্ৰায় 2,45,00,000 হিতাধিকাৰী উপকৃত হ'ব। এই আঁচনিৰ অধীনত ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে 69 টকাত মচুৰ দাইল, 38 টকাত চেনী আৰু 10 টকাত নিমখ ক্ৰয় কৰিব পাৰিব। এই বিশেষ মূল্য নৱেম্বৰ আৰু ডিচেম্বৰ মাহত প্ৰযোজ্য হ'ব। পৰৱৰ্তী পৰ্যায়ত 2026 চনৰ জানুৱাৰীৰ পৰা অধিক সুলভ মূল্যত এই সামগ্ৰীসমূহ লাভ কৰিব। ৰাজ্যৰ প্ৰায় 70 লাখ লোক এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে চৰকাৰে যোৱা 5 বছৰত পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি সকলো কাম কৰি গৈছে বুলি উল্লেখ কৰি দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকলৰ সহায়ৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰে।
প্ৰথম মোৰ অৰুণোদয় আছে, 1,250 টকা পালো। 800 টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে। গেছৰ চিলিণ্ডাৰ কিনিলো, 400 টকা বেংকৰ একাউণ্টত সোমালে। যদি এটা বিধৱা পেঞ্চন আছে তাতো আমি 1,250 টকা পালো। ঘৰত এজন বৃদ্ধও আছে আৰু 250 টকা পালে। ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে, 1,250 টকা। আকৌ নিযুত মইনা আঁচনি পালে। ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে এটা পৰিয়ালে 5,000-5,500 টকালৈকে মাহত আজি সুবিধা পাই আছে।
আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সুলভ মূল্যৰ দোকানীসকলক প্ৰতি কিলো দাইল, চেনী আৰু নিমখৰ বিপৰীতে 2 টকাকৈ দিয়া হ'ব বুলি উল্লেখ কৰি ৰাইজৰ পৰা তেওঁলোকক অতিৰিক্ত ধন নল'বলৈ আহ্বান জনায়। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘল, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, শ্ৰমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাৰ লগতে কেইবাগৰাকীও সাংসদ, বিধায়ক আৰু চৰকাৰী শীৰ্ষ বিষয়া উপস্থিত থাকে। ৰাজ্যৰ অন্যান্য জিলাতো এই অনুষ্ঠানৰ আয়োজন কৰা হয়। শোণিতপুৰ জিলাৰ 986খন সুলভ মূল্যৰ দোকানত এই আঁচনি উদ্বোধন কৰা হয়। মৰিগাঁও জিলাত আজি 1,088খন সুলভ মূল্যৰ দোকানত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। জাগীৰোড সমষ্টিৰ শিলচাং সমবায় সমিতিত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে। ওদালগুৰি জিলাতো আজি BTCৰ পাৰিষদ অৰ্জুন দৈমাৰীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বাক্সা জিলাৰ 460খন সুলভ মূল্যৰ দোকানৰ পৰা সামগ্ৰী লাভ কৰা 1,17,000ৰো অধিক ৰেচন কাৰ্ড থকা হিতাধিকাৰীৰ বাবে আজি এই আঁচনিৰ শুভাৰম্ভ কৰা হয়। তামোলপুৰতো আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত সুলভ মূল্যৰ মচুৰ দাইল, চেনী আৰু নিমখ বিতৰণৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰে। ইয়াৰ অধীনত জিলাখনৰ 383খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে 97,917টা পৰিয়াল উপকৃত হ'ব। বন্দে মাতৰম গীতটোৰ 150 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত আকৰ্ষণীয় কাৰ্যসূচী হাতত লোৱা হৈছে। বৰপেটা আৰক্ষীয়ে আজি চহৰৰ পাঁচআলী চকত গীতটোৰ সুৰ সমলয় পৰিৱেশন কৰে। লখিমপুৰতো জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আৰক্ষী বাহিনীয়ে বেণ্ডসহ সমদল কৰি চহৰখনৰ ক্লক টাৱাৰৰ সন্মুখলৈকে গীতটি পৰিৱেশন কৰে। গোৱালপাৰা জিলাৰ দহিগদা বনাঞ্চলত প্ৰশাসন আৰু বন বিভাগে কালি উচ্ছেদ অভিযান চলাই 1,140 বিঘা মাটি দখলমুক্ত কৰাৰ পাছত সেই অঞ্চলটো সংৰক্ষিত কৰি ৰখাৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ কাম আৰম্ভ কৰিছে। বন আৰু পৰিৱেশ বিভাগৰ দায়িত্বত থকা বিশেষ মুখ্য সচিব এম কে যাদৱৰ লগতে জিলাৰ বন সংমণ্ডল প্ৰাধিকাৰী তেজেশ মৰিস্বামীয়ে আজি সেই ঠাই পৰিদৰ্শন কৰি অঞ্চলটোৰ সংৰক্ষণৰ বিষয়ে বন বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে আলোচনাত মিলিত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটৰ ৰাসথলীত কালি ইংলেণ্ড, স্কটলেণ্ডকে ধৰি বহিৰাষ্ট্ৰৰ পৰা অহা 17জনীয়া পৰ্যটকৰ এটা দলে ৰাসলীলা উপভোগ কৰে। নদী পথেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ দলটোৱে নিশা শিলঘাটত নদীৰ বুকুত জাহাজতে অতিবাহিত কৰাৰ পাছত আজি পুৱা পুনৰ কাজিৰঙা দৰ্শনৰ বাবে যাত্ৰা কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।